فرح المخلفون بمقعدهم خلاف رسول الله وكرهوا أن يجاهدوا بأموالهم وأنفسهم في سبيل الله وقالوا لا تنفروا في الحر قل نار جهنم أشد حرا لو كانوا يفقهون
تابوكور অভিযানত পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাসূলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে ইয়াৰ উপৰিও সিহঁতে ক'লে গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা কোৱা জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত যদি সিহঁতে বুজিলেহেঁতেন